পডকাষ্টৰ সমস্ততালৈ নমস্কাৰ। ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি আৰু কিছিল প্ৰগ্ৰাম, এয়া হৈছে আঁচনি। এনেধৰণৰ আঁচনিৰ যোগেদি গাঁৱৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাসকলক বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজৰ বাবে কম সুদত ঋণৰ যোগান ধৰা হয়। এনেধৰণৰ ঋণৰ জৰিয়তে গাঁৱৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাসকলে হাঁহ, গৰু, ছাগলী, গাহৰি, পশুপালন লগতে কৃষি কৰ্ম কৰি নিজৰ আৰ্থিক দিশ টনকিয়াল কৰিব পাৰে। আৰু এই আঁচনিখন উন্নয়ন খণ্ডসমূহৰ অধীনৰ পঞ্চায়তৰ জৰিয়তে ৰূপায়ণ কৰা হয়। ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ বিষয়ে আমাক কৈছে
সাৰংগ তালুকদাৰ। ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি গুৱাহাটীস্থ এটা বেচৰকাৰী সংস্থা। বৰ্তমান আৰ্জিভেনে কৃষিল ফাউণ্ডেশ্যন বুলি ক্ৰেডিট ৰেটিং ইনফৰমেশ্যন ছাৰ্ভিচেছ অফ ইণ্ডিয়া লিমিটেড মুম্বাই স্থিত এটা প্ৰতিষ্ঠানৰ লগত কাম কৰি আছে। আমাৰ 2015 চনতে মই প্ৰগতি বুলি এখন আঁচনি কৃষিল ফাউণ্ডেশ্যনে প্ৰস্তুত কৰি উলিয়াইছিলে আৰু ইমপ্লিমেণ্টেশ্যন অসমৰ আমি প্ৰথম 6খন ডিষ্ট্ৰিক্টত আমি কৰিছিলোঁ আৰ্জিভেনে।
এতিয়া আপুনি নগাঁৱত কেইটা ব্লকৰ লগত জড়িত?
নগাঁৱৰ ডিষ্ট্ৰিক্টত মই বৰ্তমান 3টা ব্লকৰ লগত জড়িত হৈ আছোঁ। এটা হৈছে আপোনাৰ খাগৰিজান, লাওখোৱা আৰু দলংঘাট। মৰিগাঁও পাৰ্টটো মই চাই আছো বৰ্তমান। একচুৱেলি আমি নগাঁও পাৰ্টটো চাব লাগে, কাৰণ সেই দলংঘাট ব্লকটো হৈছে পাৰ্ট ব্লক, মাজত পৰিছে। হয়, এফাল আপোনাৰ নগাঁৱত পৰে, এফাল মৰিগাঁৱত পৰে। কিন্তু বৰ্তমান মই নগাঁৱৰ 2-4গৰাকী সখী আছে, তাৰ বাহিৰে বাকীখিনি মোৰ মৰিগাঁও ডিষ্ট্ৰিক্টতে পৰে।
তেওঁলোকৰ ফিডবেক কেনেকুৱা?
তেওঁলোকৰ মেইনলি ইমপ্লিমেণ্টেশ্যন তেওঁলোকক আমি কেনেকৈ লৈছোঁ সেইটো কথা অকণমান আপোনাক আগৰ পৰা ক'ব লাগিব। মই মানে কি, মই প্ৰগতি আঁচনিখনৰ মেইন লক্ষ্যটোৱে হৈছে যে বিত্তীয় সাক্ষৰতাৰ মাধ্যমেৰে মহিলা সবলীকৰণ। কৃষিলৰ লগত আমি মিত্ৰ আছিলোঁ, কৃষিল মিত্ৰসকলে আমি কৰিছিলোঁ কি, আত্মসহায়ক গোটবিলাক আমি নিৰ্বাচন কৰিছিলোঁ, তাতে বিত্তীয় সাক্ষৰতাৰ ওপৰত আমি জ্ঞানখিনি দিছিলোঁ। যেনে ধৰক আপোনাৰ বেংক আত্মসহায়ক গোট, এটা এটা পূৰ্ণাংগ আত্মসহায়ক গোট হ'বৰ কাৰণে কি কি গুণৰ দৰকাৰ, বা বেংকৰ বিষয়ে, বেংকত কেনেধৰণৰ একাউণ্টছ আছে, কেনেধৰণৰ সুবিধা আছে,
এইখিনি
ঋণ
তেখেতে কৈছে,
ঋণ এটা কেতিয়া ল'ম, আমি সেইখিনি কথা মানে মানুহখিনিক সজাগ কৰোঁ
যে ঋণ গুৰুত্বপূৰ্ণ,
ঘূৰাই দিব লাগে, কেনেকৈ দিব লাগিব, সেই গোটেই চিষ্টেমবিলাক
ইয়াৰ
ফিডবেকবিলাক আমি দেখাত ভালেই পাইছোঁ। ধৰক আমি মহিলাসকলক এটা কথাই কওঁ যে ঋণ লোৱাটো যিমান জৰুৰী, ৰিকভাৰী কৰাটো যে তাতকৈ বেছি জৰুৰী, এই কথাখিনি আমি তেওঁলোকক মানে কি বুজাওঁ।
এতিয়া ইয়াত সহজে ঋণ পায়, মই দেখিছোঁ যে বেংকত গ'লে যে কিমান কঠিনতাৰ সন্মুখীন হয়, গতিকে তেওঁলোকে ঋণ লৈ ঘৰত এনেই নাথাকি ঘূৰাই দিয়ে।
সেইকাৰণে আমাৰ যিখন আঁচনিৰ কথা কৈছোঁ যে মই প্ৰগতি আঁচনিখনে ঋণক 2টা ভাগত বিভক্ত কৰিছে, এটা হৈছে আপোনাৰ ভাল লোন, এটা কৈছে বেয়া লোন। ভাল লোনটো কাক কোৱা হৈছে, যিটো লোন লৈ পেলাই উপাৰ্জনমুখী কৰ্মত খটায় সেইটোক ভাল লোন বুলি কোৱা হৈছে, আৰু যিটো বিলাসিতাত খৰচ কৰে সেইটোক বেয়া লোন বুলি কোৱা হৈছে। আমি বিলাসিতাত খৰচ নকৰি যে উৎপাদনমুখী কামত যাতে আমি খৰচ কৰোঁ, এই কথাখিনি আমি এৱাৰনেছ কৰোঁ তেওঁলোকক।
নমস্কাৰ, মই শ্ৰৱণ শৰ্মা, RGVN আৰু কৃষিল প্ৰগ্ৰামৰ, মই মৰিগাঁও জিলা আৰু নগাঁও জিলাৰ মই ফিল্ড মেনেজাৰ হওঁ। আমি মৰিগাঁও জিলাৰ মই প্ৰগতি আঁচনি, আজি আমি য'ত ইয়াত মিটিং সভা অনুষ্ঠিত কৰিছোঁ, এই সভাখন হৈছে RGVN আৰু কৃষিল প্ৰগ্ৰামৰ মই প্ৰগতি আঁচনিখনৰ কমিউনিটি লেভেল মিটিংখন হয়। আৰু আমি মৰিগাঁও জিলাতো এনেকুৱা ধৰণৰ বহুত ঠাইতে আমি মিটিং কৰিছোঁ, তাতে আমাৰ RGVNৰ আমি 2015 চনৰ পৰাই আমি মই প্ৰগতি আঁচনিখন প্ৰতিখন গাঁৱতে আমি আঁচনি কাম কৰি আছোঁ। তাতে আমাৰ প্ৰথম পৰ্যায়ত কৃষিল মিত্ৰসকলে প্ৰত্যেকটো গোটত গৈ মিটিং আদি সভা কৰিছিলে, আৰু সেই মিটিঙত তেওঁলোকে বিত্তীয় সাক্ষৰতাৰ ওপৰত কৰ্মশালা কৰিছিলে, আৰু সেই কৰ্মশালাতে প্ৰত্যেকটি গোটৰ প্ৰতিগৰাকী সদস্যাক বিত্তীয় স্বাক্ষৰিত কৰা হৈছিলে। তাতে মানে কেইটামান বিষয়ে লোৱা হৈছিলে, যেনে আত্মসহায়ক গোটত আছে, আত্মসহায়ক গোটৰ বিষয়ে আলোচনা কৰা হৈছিলে, গোটত থাকিব লাগে, কোনে থাকিব পাৰে, কিমান বয়সৰ লোকে গোটত থাকিব পাৰে, এনেকুৱা ধৰণৰ আমি আলোচনা কৰা হৈছিলে। তাৰপিছত টকা পইচাৰ বিষয়ে লৈ আলোচনা কৰা হৈছিলে, টকা যে আমাক কিয় প্ৰয়োজনীয় আৰু টকাটো আমি ক'ত সৎ ব্যৱহাৰ কৰিব লাগে, সেই টকাৰ বিষয় লৈ আমি সঞ্চয় কিয় কৰিব লাগে, আৰু সঞ্চয়নো আমি ক'ত কৰিব পাৰোঁ, বেংকত পাৰোঁ, পোষ্ট অফিচত পাৰোঁ, বেংকত কেনেকুৱা ধৰণে আমি একাউণ্টসমূহ খুলিব পাৰি, পোষ্ট অফিচত কি কি একাউণ্ট কৰিব পাৰি, বা আমাৰ একাউণ্টসমূহ কেনেকুৱা ধৰণৰ একাউণ্টবোৰ আছে, যেনে 4 প্ৰকাৰৰ একাউণ্ট আছে, সাধাৰণতে সকলোৱে আমি ছেভিং একাউণ্ট কৰোঁ, কাৰেণ্ট একাউণ্টৰ সুবিধা আছে, ফিক্সড ডিপজিট একাউণ্ট আছে, আৰ ডি একাউণ্ট, এনেকুৱা ধৰণৰ ৰাইজৰ মাজত প্ৰতিগৰাকী গোটৰ মহিলাৰ লগত আমি আলোচনা কৰিছোঁ। আৰু মৰিগাঁও জিলাত এনেকৈ আমি প্ৰত্যেক যিমান গোটেইকেইখন ব্লকৰে, প্ৰতিটো পঞ্চায়তৰ প্ৰতিখন গাঁৱতে যিমানসকল আত্মসহায়ক গোটৰ মহিলা আছে সকলোকে আমি এই ট্ৰেইনিংটো এনেকুৱা মাধ্যমেৰে আমি ট্ৰেইনিং দি থকা হৈছে।
তাত আপোনালোকে ধৰক প্ৰশিক্ষণ দিলে, এতিয়াতো তেওঁলোকে হাতে কামে কৰিব লাগিব, ফিল্ডত কৰিব লাগিব, কেনেকুৱা দেখিছে?
আমি ফিল্ডত আমি তেওঁলোকক যিহেতুকে গোটেইখিনি বিষয়ে যেতিয়া আমি আলোচনা কৰোঁ, তেওঁলোকে আগ্ৰহী, তেওঁলোকে যাৰ যাৰ বেংক একাউণ্ট নাই তেওঁলোকে কৈছে কি আমাৰ বেংক একাউণ্টবোৰ আছে যদিও নিষ্ক্ৰিয় হৈ আছে, তো আমি তেওঁলোকক বেংকত নি একাউণ্টসমূহৰ সক্ৰিয় কৰাই দিছোঁ, বা আমি তেওঁলোকক গোটেইসকলকে যি যি আঁচনি প্ৰয়োজনীয়, যেনে আপোনাৰ এতিয়া চৰকাৰে বহুত আঁচনি বেংকৰ একাউণ্ট থকাৰ কাৰণে সুবিধাবোৰ আছে, সেইখিনিৰ পৰা তেওঁলোকে সজাগতা নথকাৰ কাৰণে তেওঁলোকে কৰিব পৰা নাই। সেয়ে আমি তেওঁলোকে যেতিয়া আমাক কৈছে যে আমি এইবোৰ আঁচনি আমি ল'ব বিচাৰিছোঁ, সেইহেতুকে আমি তেওঁলোকৰ লগতে গৈ বেংকত এই ফৰ্মসমূহ ফিল আপ কৰি দিয়া বা বেংকত জমা দিয়াৰ ক্ষেত্ৰত সহায় সহযোগ এনে কৰি দিছোঁ।
এনেই আপুনি যিসকলে একাউণ্ট খুলিলে কৃষি পথাৰত কাম কৰিছে, গাহৰি পালন কৰিছে, ছাগলী পালন কৰিছে, তেনেকুৱা খবৰ ৰাখেনে আপোনালোকে?
অঁ, আমি আৰ জি ভি এনে, মই আৰ জি ভি এনৰ বিষয়ে অলপমান কওঁ। আমি আৰ জি ভি এনে 1990 চনতে আমি আৰম্ভ কৰিছিলোঁ, আৰু নৰ্থ ইষ্টৰ তথা ভাৰতবৰ্ষৰ 14টা ৰাজ্যতে আমি এই আৰ জি ভি এনৰ আঁচনিবোৰ প্ৰতিটা ৰাজ্যত বেলেগ বেলেগ ধৰণে আমি আৰম্ভ কৰিছোঁ। আৰু আমাৰ অসমখনত আমাৰ ফৰেষ্ট বিভাগতো আমি কাম কৰিছোঁ, ফৰেষ্ট এলেকাত, আৰু আমাৰ গাহৰি পিগাৰী ক্ষেত্ৰত আমাৰ মৰিগাঁও জিলাত বহুতকেইটা গোটতে আমি গাহৰি পালন দিয়া হৈছে। প্ৰত্যেকটো গোটত প্ৰত্যেকগৰাকী মেম্বাৰক দুটা দুটাকৈ গাহৰি দিয়া হৈছে গোটৰ মাধ্যমেৰে, আৰু ছাগলী দিয়া হৈছে তেওঁলোকক, এৰী পলু, যিসকলে এৰী পলু পোহে তেওঁলোকক আমাৰ আৰ জি ভেন ফালৰ পৰা আমি তেওঁলোকক এৰা পাতৰ খেতিৰ বাবে তেওঁলোকে তেওঁলোকৰ মাটিতে আমি এৰা খেতিও কৰি দিছোঁ সম্পূৰ্ণ আৰ জি ভেন ফালৰ পৰা, আৰু পলু পুহি তেওঁলোকক পলুৰ পৰা উৎপাদন কৰাৰ ক্ষেত্ৰতো আমি যথেষ্টখিনি প্ৰত্যেকটো গোটত য'ত য'ত এৰা পলু পোহে, মৰিগাঁও জিলাৰ বহুকেইখন গাঁৱত ইতিমধ্যে এই এৰা পলুৰ ব্যৱস্থা কৰি থকা হৈছে পোহা।
এই কাম কৰাৰ পিছত তেওঁলোকৰ কেনেকুৱা উন্নতি, কেনেকুৱা মনত উৎসাহ হৈছে, এই সম্পৰ্কে চাগে আপোনালোকক বাৰ্তালাপ হৈ থাকে?
আমি ফোনত নহয়, আমি নিজে যাওঁ তেওঁলোকৰ লগত গৈ আমি তেওঁলোকে কেনেকুৱা ধৰণে কৰিছে। আমাৰ তাত প্ৰথম আৰু এটা কথা কওঁ, আমাৰ আৰ জি ভি এনে 2017 চনৰ পৰা আমাৰ প্ৰথম কৃষিল মিত্ৰসকলৰ তেওঁলোকৰ পিছত আমি প্ৰত্যেকখন গাঁৱতে একো একোগৰাকী সখী বাইদেউ, আজি য'ত আজি আসভাটো উপস্থিত আছে, আমি প্ৰত্যেকটো ৰেভিনিউ ভিলেজত এগৰাকীকে সখী আছে, সেই সখী বাইদেউসকলে তেওঁলোকক গোটেই গোটেই গৈ তেওঁলোকে যে এৰী পলু কেনেকৈ পুহিছে বা এৰা পলু সেয়া পোহাৰ গোট খোলাই দিয়া হৈছে, সেই গোটত গৈ খবৰ লোৱা হয়, তেওঁলোকে এৰী পলু পাতবোৰ কেনেকুৱা ধৰণৰ, খেতিবোৰ চোৱা হয়, এৰা পলুসমূহ চোৱা হয়, আৰু যেতিয়া চিট কুকন কাঠ কুকন আদি হয় এইখিনি আমিয়ে তেওঁলোকক বিক্ৰী কৰাৰ ব্যৱস্থাখিনি আৰ জি ভেন ফালৰ পৰা কৰি থকা হৈছে। মৰিগাঁও জিলাত সকলো যি সম্প্ৰদায় হওক, তিৱাসকলে কৰিছে বেছিকৈ, আৰু আমাৰ অন্যান্য কাষ্টৰ লোকসকলেও কৰিছে, সেই প্ৰত্যেকজন কাষ্টৰ লোকেই এই ক্ষেত্ৰত এৰী পলু ক্ষেত্ৰতে হওক বা অন্যান্য গাহৰি পালন, যোনে গাহৰি পোহে, গাহৰি পালন যিসকলে খেতি, ধান খেতি, আমাৰ আৰ জি ভি এন ফালৰ পৰা খেতি যথেষ্টখিনি খেতি আমি কৰি দিয়া হৈছে, নেমু খেতি, কলগছৰ খেতি বা ধান খেতি, উন্নত জাতৰ ধানৰ খেতি, মৌ পালনৰ খেতি, সৰিয়হৰ খেতি, এনেকুৱা আমি গোটেইখিনি আৰ জি ভি এন ফালৰ পৰা আমি গোটৰ অনুযায়ী আমাৰ যিটো আমাৰ আৰ জি ভি এনৰ ক্লাষ্টাৰ গ্ৰুপ আছে সেই ক্লাষ্টাৰৰ মাধ্যমেৰে আমি কৰি থকা হৈছে।
নগাঁৱত কেনেকুৱা?
নগাঁৱত আমি যোৱা বছৰৰ পৰা আহিছোঁ, আৰু নগাঁৱতো এনেকুৱা ধৰণে সকলোৱে খেতি, যিসকল খেতিৰ প্ৰতি আগ্ৰহী, যিসকলে ধান খেতি কৰিব বিচাৰিছে তেওঁলোকৰ ধান খেতি বীজৰ ক্ষেত্ৰত আমি বা খেতিৰ ক্ষেত্ৰত সহায় সহযোগ কৰি আছোঁ, আৰু আমি তেওঁলোকক যিসকলে গাহৰি পুহিব বিচাৰে গাহৰি পোহাসকলক আমি সেইটো যোগাযোগ কৰি দিছোঁ। ফিছাৰী ডিপাৰ্টমেণ্টতো আমি আৰ জি ভেনে যথেষ্টখিনি ক্ষেত্ৰত যোগাযোগ কৰাই দিছোঁ মীন পালনৰ ক্ষেত্ৰত, আৰু আমাৰ নগাঁৱত এইকাৰণে ভাল লাগিছে যে সকলো লোকে আগ্ৰহী, আৰু যিখিনি বিষয় চৰকাৰে যিবোৰ অসুবিধা, যেনে আপোনাৰ খেতিৰ ক্ষেত্ৰতে হওক, তাৰপিছতে খেতিটো আপোনাৰ ভাগ আছে সৰিয়হ খেতি, ধান খেতি বা মাকৈ খেতি, এই তিনিওটা খেতিৰ মাধ্যমেৰে সকলো দিশতে আমি তেওঁলোকক সহায় সহযোগ কৰি আছোঁ।
কৰিছিল নেকি মৰিগাঁৱত
আমি কৰিব পৰা নাই, নতুনকৈ আহিছে, আমি এই ক্ষেত্ৰত যোগাযোগ কৰাই দিছোঁ, যিমান পাৰিছোঁ যোনে আগ্ৰহী আমি যোগাযোগৰ মাধ্যমটো ৰাখি আছোঁ। হয়, আমাৰ যিমানবোৰত আমি আমাৰ আৰ জি ভেনৰ মাধ্যমেৰে আমি য'ত য'ত আমি সখীৰ মাধ্যমেৰে আমি লগ পাইছোঁ মানুহ বেনিফিচাৰীক, তেওঁলোক সকলোৱে ঋণ লৈছে আৰু ঋণটো ধুনীয়াকৈ ৰিকভাৰ কৰিছে। আৰু আমাৰ আৰ জি ভেনৰো এটা আপোনাৰ যিটো ছয়টা গ'ল আছিলে, ছয়টাত আমি লৈছিলোঁ তেওঁলোকক আলোচনা কৰিব লগা, যেনে আমি প্ৰথম আৰম্ভণি আত্মসহায়ক গোট, টকা পইচা, সঞ্চয় বেংক, তাৰপিছতে লোন, ইঞ্চুৰেঞ্চ, পেঞ্চন, এই গোটেইখিনি ক্ষেত্ৰত লোনৰ ক্ষেত্ৰত ভাল লোন বেয়া লোনৰ বিষয়ে আমি আলোচনা কৰিছোঁ, লোন কিয় ল'ব নালাগে বা লোন কিয় ল'ব লাগে, লোনটো কিমান প্ৰয়োজনীয়তা, কৈ কি কি ক্ষেত্ৰত ঋণটো ল'ব লাগে, এনেকুৱা ক্ষেত্ৰত তেওঁলোকক ভালকৈ আমি প্ৰশিক্ষণ দিয়া হৈছে। আপোনালোক সকলোৱে আহক, সকলোৱে এই গোটত থাকক আৰু গোটৰ যোগেদিয়ে বা আৰ জি ভেনৰ আমাৰ এই আময় প্ৰগতি আঁচনিখনৰ জৰিয়তে আপোনালোকে সকলোৱে যাতে সকলো ক্ষেত্ৰতে আগবাঢ়ক আৰু প্ৰত্যেকটো আঁচনিতে আপোনালোকে আমাক বিচাৰক, আমি আপোনালোকক সকলো ক্ষেত্ৰতে সহায় কৰি দিম।
ধন্যবাদ।
ধন্যবাদ।
ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি আৰু কৃষি প্ৰগ্ৰামৰ মই প্ৰগতি আঁচনিখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত পঞ্চায়ত এলেকাৰ একোগৰাকী জীৱিকা সখী বা কৃষি সখী নিয়োগ কৰা হয়। তেনেধৰণৰ কামৰ লগত জড়িত এয়া নগাঁও জিলাৰ কাছমাৰীৰ আশামণি ডেকা।
নমস্কাৰ, মোৰ নাম শ্ৰী আশামণি ডেকা, মোৰ ঘৰ কাছমাৰী আৰু মই এগৰাকী সাগৰীজান উন্নয়ন খণ্ডৰ বি চি সখী হিচাপে কাম কৰি আছোঁ। হৈছে যে আমাৰ মহিলাসকল যিহেতু বেংকৰ লগত বিত্তীয় ক্ষেত্ৰৰ লগত তেওঁলোক মানে কিছু সংখ্যক দেই, সকলো নহয়, আমাৰ এটা এছ এছ জি যদি 10 গৰাকী মেম্বাৰ থাকে তাৰে মিনিমাম এগৰাকী বা 2 গৰাকী হ'লেও বেংকৰ মানে ধৰক ডিপ'জিট হওক বা উইড্ৰ হওক এই চিষ্টেমটোৰ বিষয়ে তেওঁলোকে নাজানে বা তেওঁলোকে কেনেকৈ কি কৰে নাজানে। আৰু লগতে এই বিভিন্ন আমাৰ আঁচনিসমূহ থাকে, সেই আঁচনিসমূহৰ সুবিধা তেওঁলোকে গ্ৰহণ কৰিবলৈ মানে বুজি নাপায়, সেই বস্তুটো মানে এটা এৱাৰনেছ দিয়াৰ কাৰণে আমাৰ এই সভাখন আজি ৰখা হৈছে ইয়াতে। আমাৰ অধীনত মানে এই সাগৰীজান আমাৰ চবৰে মানে এটা এটা পঞ্চায়তৰ অধীনত থাকে। আমাৰ পঞ্চায়তৰ অধীনত 20টা মানে গোট থাকে এখন গাঁৱত, সেই 20টা গোটৰ মানে এখন আমাৰ ভি অ' থাকে, যিখন ভিলেজ অৰ্গেনাইজেশ্যন বুলি কয়, তাত আমাৰ গ্ৰাম্য সংগঠন বুলি কয় আৰু অসমীয়াত, সেই গ্ৰাম্য সংগঠনৰ অধীনত আমাৰ এটা এটা গোটত ধৰক যদি 10 গৰাকী থাকে, সেই 20টা গোটত আমাৰ 200 গৰাকী থাকিব, সেই 200 গৰাকীৰ অধীনতে আমাৰ কামবোৰ কৰা হয়। তেওঁলোকৰ বিভিন্ন ধৰণৰ অভাৱ অভিযোগবোৰ মানে ধৰক আমাৰ বহুতখিনি আছে কাম, সেইখিনিৰ ওপৰতে কৰা হয়। ক'বলৈ গ'লে SRLM-এ বহুতখিনি আমাৰ মহিলাসকলৰ মাজত সজাগতা বৃদ্ধি কৰিছে। আগৰ মহিলাসকলে আমাৰ মিটিং এখন কৰিবলৈ বুলি ক'লে ঘৰৰ পৰা ওলাই নাহে, কিন্তু SRLM অহাৰ পৰা ক'বলৈ গ'লে আমাৰ মানুহবিলাক বহুত সজাগ হৈছে আৰু সকলোৱে এই বস্তুটো মানে বুজি উঠিছে আৰু চবেই ক'বলৈ গ'লে অলপ অলপকৈ হ'লেও এটা প্ৰগতিৰ দিশত আগবাঢ়িছে SRLM-ৰ যোগেদি।
আৰু এনেকুৱাও হৈছে যে তেওঁলোকে যিখিনি অভিজ্ঞতা আছে, বোৱা কটা হওক, ছাগলী পালন, গাহৰি পালন, এইখিনিকে সম্বল হিচাপে লৈ আগবাঢ়িছে।
হয় হয়, তেখেতসকলে সকলোৱে সেই গ্ৰাম্য সংগঠনৰ জৰিয়তেই হওক বা আমাৰ গোটৰ জৰিয়তে তেখেতসকলে এটা ক্ষুদ্ৰ ঋণ মানে তেওঁলোকে গ্ৰহণ কৰিব পাৰে। সেই ঋণবোৰ আমাৰ খুব কম ইণ্টাৰেষ্টত আমাৰ তেখেতসকলক প্ৰদান কৰা হয় আৰু সেই ঋণসমূহে তেওঁলোকে মানে যিমান সম্ভৱ যিমান পৰিমাণৰ এটা ঋণ গ্ৰহণ কৰি তেওঁ ধৰক কোনোবাই ছাগলী পালন কৰিছে, কোনোবাই গৰু পালন কৰিছে, কোনোবাই হাঁহ কুকুৰাকে ধৰি গাহৰি পালন, এইবিলাক বহুত ধৰণৰ তেওঁলোকে জীৱিকা পথ বাছি ল'বলৈ সক্ষম হৈছে।
হয়, কথাটো এনেকুৱা হৈছে যেতিয়া তেওঁলোকে এটা ব্যৱসায় কৰিছে, যেতিয়া এটা ঋণ লৈছে, এটা দায়বদ্ধতা আহি পৰিছে, গতিকে ছাগলী পালন ভালকৈ কৰিবই লাগিব, গাহৰি পালন ভালকৈ কৰিবই লাগিব, তেতিয়াহে হয়তো ঋণ মাৰিব পাৰিব, নিজৰো 2 টকা ইনকাম হ'ব।
হয় হয়, সেইকাৰণে আমাৰ এই SRLM-ৰ মূল উদ্দেশ্য ধনী মানুহখিনিক লৈ নহয়, আমাৰ সেই একদম লৱাৰ ক্লাছৰ মানুহখিনি যিখিনিয়ে মানে নিজকে মানে অকণমান আগবাঢ়িবলৈ বিচাৰে, তেওঁলোকেতো ঋণ লৈ পেলাই এইটো দামী কাপোৰ কানি নিপিন্ধে ন, তেওঁলোকে জীৱিকাৰ কাৰণেই যিহেতু ঋণটো গ্ৰহণ কৰিছে, সেইকাৰণে তেওঁলোকে সেই পইচাখিনি ভালকৈ মানে ব্যৱহাৰ কৰিছে।
হয়, আপুনিতো বাস্তৱ ক্ষেত্ৰত বিভিন্ন মহিলাক লগ পাইছে যিগৰাকীয়ে হয়তো 2 টকা এটা চুব পৰা নাছিল, এই বিষয়ত সোমোৱাৰ লগে লগে তেওঁলোকৰ উন্নতি হৈছে, তেনেকুৱা মহিলাৰ লগত আপোনাৰ বাৰ্তালাপ হৈছেনে বাৰু?
হয়, তেনেকুৱা মহিলা বহুতখিনি দেখা পাইছোঁ আমি। আমি জীৱিকা সখীসকলৰ কথাকে ক'ব বিচাৰিছোঁ, জীৱিকা সখীসকলে আগতে তেওঁলোকে একো এটা পৰিচয় নাছিলে, হয় তেখেতসকল কাৰোবাৰ ঘৈণীয়েক বা কাৰোবাৰ মাক বা কাৰোবাৰ খুৰীয়েক বৰমাক, কিন্তু তেওঁলোক আজিকালি এখন মানে পঞ্চায়তৰ প্ৰতিনিধি হৈছে, তেখেতৰ নামটো কোৱাৰ লগে লগে তেওঁ এটা মানে সমাজত এটা প্ৰতিষ্ঠিত ব্যক্তি হিচাপে তেওঁলোক পৰিগণিত হৈছে আৰু লগতে তেওঁলোকে অৰ্থনৈতিকভাৱেও স্বাৱলম্বী হৈছে।
গতিকে তেওঁলোকে হয়তো এখন বজাৰ ল'ব পাৰিছে বা বিভিন্ন মেলাত অংশগ্ৰহণ কৰিছে। আপোনালোকৰ গোটৰ মহিলাই ক'ত ক'ত মেলাত অংশগ্ৰহণ কৰে?
হয়, আমাৰ গোটৰ মহিলাসকলে নেহেৰুবালিত আমাৰ যিখন হৈ থাকে তাতে আমাৰ সহযোগ কৰে সকলোৱে।
আৰু তাতেই হয়তো তেওঁলোকে প্ৰথম খোজটো তাতেই দিয়ে?
হয় হয়, তেখেতসকলে তাতেই দিছে প্ৰথম, মানে আমাৰ ব্লকৰ পৰা প্ৰতিটো পঞ্চায়তলৈ মানে কয় যে আপোনালোকে তাতে এখন বিপণী দিব লাগিব। চ' সেই বিপণীখিনিৰ কাৰণে তেওঁলোকে যায় আৰু ইয়াৰ পৰা 80% হৈছে, বাকী 20% মান ইয়াতে মানে জড়িত হোৱা নাইকিয়া। আৰু যিসকলৰ মানে অভাৱ এই বিষয়ত, তেওঁলোকৰ অভাৱ বুলিব বস্তু নাই, তেখেতসকলে জড়িত নাই হোৱা, কিন্তু যিসকলৰ প্ৰয়োজন তেখেতসকলে ইতিমধ্যে SIMR লগত জড়িত হৈছে আৰু নিজকে উন্নতি বাটত আগবঢ়াই নিছে।
আৰু বহু ক্ষেত্ৰত এনেকুৱা হয় তেওঁলোকৰ স্বামীসকলতকৈ হয়তো মহিলাসকল বেছি আগুৱাই গৈছে?
হয়, তেনেকুৱা হয়। প্ৰথম ক্ষেত্ৰত স্বামীসকলে মানে বাধা দিছিলে, এইটো নিদিয়া নহয়, সকলোৱে দিয়ে, মোৰো মানুহজনীয়েও দিছিলে, কিন্তু যেতিয়া মানে দেখে তেওঁলোকক গৈ পেলাই দেখোন কিবা এটা তেওঁলোকে শিকে, লগতে মানে কিবা এটা ঘৰখনত আৰ্নিং কৰিবলৈ মানে এটা সুযোগ পায়, সেইকাৰণে নোকোৱা হ'ল আৰু আজিকালি মানে তেওঁলোকক আজিকালি একো নকয় আৰু, মানে তেওঁলোকক এটা ব্যৱসায় কৰিবলৈ যিহেতু মহিলাসকলৰ দ্বাৰাহে ঋণ প্ৰদান কৰা হয়, সেই সুবিধাটো পুৰুষসকলেও গ্ৰহণ কৰিছে।
ঋণৰ কথা অকণ কওকচোন, কিমান দিয়ে ঋণ বাৰু?
ঋণ মানে আমাৰ ইয়াতে এনেকুৱা ধৰা বন্ধা কোনো হেৰি নাই, গোটৰ পৰা যদি আমি ঋণ লওঁ আমাৰ 1% ইণ্টাৰেষ্টত আমি পাওঁ, য'ত নেকি আমাৰ বাহিৰত ইণ্টাৰেষ্টটো বেছি। আমাৰ এইটো যিহেতু SIMR অধীনৰ গোট হয়, তেখেতসকলৰ অধীনৰ গোটসকলৰ আমি 1% ইণ্টাৰেষ্টতে পাওঁ, কিন্তু আমি যিটো আমি VO বা ধৰক CLF বুলি কয়, আমাৰ মানে 3টা পঞ্চায়তৰ মিলি এটা সংগঠন আছে, তাতে তেওঁলোকে আমাক 75% ইণ্টাৰেষ্টত পইচাটো আমাক দিয়ে।
বহুত কম
হয় হয়।
তেওঁলোকে যেনেকে হওক নিজৰ ব্যৱসায় এটা কৰি স্বাৱলম্বীও হৈছে আৰু ঋণটো ধাৰ মাৰিছে, নিজৰ আৰ্থিক সচ্ছলতা
হয় হয়, আৰ্থিক দিশত বহুতখিনি মই উন্নতি হৈছে বুলিয়ে ক'ব লাগিব।
সময়ত কেনেকুৱা, ইয়াৰ সুফল কেনেকুৱা?
কাছমাৰীত নিশ্চিতভাৱে ক'বলৈ গ'লে ইয়াতে আমাৰ ভাল বেয়া দুয়োটাই আছে, তথাপিও ভালেই ক'ব গ'লে।
হয়তো লাহে লাহে
হয় হয় হৈছে, আমাৰ ইয়াতে মাইনা তাঁতশালো আছে, এগৰাকী গাহৰিও পালন কৰা মহিলা আছে গোটৰ পৰা হেৰি লৈ।
কৃষি আঁচনিখনৰ ৰূপায়ণৰ প্ৰসংগত এয়া সীমামণি দাস।
মোৰ পৰিচয়, মই খাগৰজান CFLৰ চেণ্টাৰ মেনেজাৰ হয়, মোৰ নাম সীমামণি দাস। পুৰুষৰ লগে লগে মহিলায়ো কৃষিৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে, যদিও খেতিপথাৰত গৈ তেওঁলোকে খেতি কৰিবলৈ অসুবিধা পায় বা তেওঁলোকৰ ঘৰুৱা সমস্যাৰ বাবে বা ঘৰুৱা কামৰ বাবে যাব নোৱাৰে, তথাপিতো তেওঁলোকে নিজৰ ঘৰতে নিজৰ ঘৰৰ চাৰিওফালে এখন কিটচেন গাৰ্ডেনৰ নিচিনাকৈ এখন সৰু যদি খেতিপথাৰ মানে খেতিপথাৰ বুলি নহয় কিটচেন গাৰ্ডেন এখন যদি কৰি লয়, তেনেহ'লে তেওঁলোকৰ ঘৰৰ যিখিনি প্ৰয়োজনীয় শাক পাচলি হওক বা এখন পাকঘৰটো মানে ঘৰখন মাইকী মানুহজনীয়ে চলাবলৈ যিখিনি বস্তুৰ প্ৰয়োজন, শাক পাচলি হওক বা যিখিনি সৰু সুৰা ঔষধি গছৰ পৰাই হওক, এইখিনি যদি তেওঁলোকে ঘৰতেই মানে নিজৰ প্ৰয়োজনীয় কামখিনি কৰি লয় তেতিয়াহ'লে বহুতখিনি সুবিধা হয়, সকাহ পায় তেওঁলোকে। কাৰণ এতিয়া বজাৰৰ শাক পাচলিৰ জুই চাই দামৰ উপৰিও যিখিনি ভেজাল খাদ্য শৰীৰৰ বাবে যিখিনি অপকাৰী, সেইখিনি তেওঁলোকে যদি ঘৰতে নিজেই জৈৱিক সাৰ প্ৰয়োগ কৰি লয় তেতিয়াহ'লে স্বাস্থ্যৰ পক্ষেও সুবিধা হ'ল, লগতে তেওঁলোকে আৰ্থিকভাৱেও কিছু সকাহ পালে। গতিকে তেওঁলোকে নিজৰ মাটি নহ'লেও, এতিয়া যদি কিছুমানে কয় যে মোৰ মাটি নাই চাৰিওফালে, মাটি নহ'লেও যদি ইচ্ছা কৰে তেনেহ'লে নিজৰ ঘৰতে টাবতে হওক বা পিৰালি কিনাৰতে হওক, মাটি নাথাকিলেও মানে মাটি আনি পেলাই কিবা বস্তুত মাটি থৈ তাতে সৰুকৈ জলকীয়া পুলিটাই হওক, বেঙেনা পুলিটাই হওক, বা শাকৰ ছিজন অনুযায়ী যিটো মানে বতৰৰ যিখিনি শাক পাচলি সেইখিনিকে কৰিলেও বহুতখিনি তেওঁলোকে লাভান্বিত হ'ব পাৰে, উপকাৰ হ'ব পাৰে। যিখিনি মহিলাৰ লগত আমি একচুৱেলি মানি ৱাইজ চেণ্টাৰ ফৰ ফাইনেন্সিয়েল লিটাৰেচিৰ ওপৰত আমি কথা কওঁ, তাৰ ওপৰতো আমি কৃষিৰ ওপৰত এৱাৰনেছ কৰোঁ, ইয়াৰ মানিৰ লগতে মানে পইচাটোৰ লগতে জড়িত হৈ পৰে কৃষিৰ ক্ষেত্ৰত, মানে যিটো কিটচেন গাৰ্ডেন বুলি আমি কওঁ প্ৰয়োজন হৈ পৰে, কাৰণ তেওঁলোকে নিজকে মানে আৰ্থিকভাৱে স্বাৱলম্বী কৰিবৰ কাৰণেও তেওঁলোকে কৃষিকাৰ্য গাৰ্ডেনখন কৰি ল'ব পাৰে, আৰু যদিহে সুবিধা হয় তেওঁলোকে খেতিপথাৰত গৈও কাম কৰিবগৈ পাৰে।
নমস্কাৰ, মোৰ নাম শ্ৰী নৱনীতা দাস, মই বৰ্তমান আত্মসহায়ক গোটৰ এগৰাকী সদস্য আৰু ঘৰ পশ্চিম খেনচোৱাত RGVNৰ মই এগৰাকী সখী বাইদেউ হিচাপে কাম কৰি আছোঁ। প্ৰথমতে ধৰক ঘৰৰ মহিলাসকল ওলাই আহিব নিবিচাৰিছিলে, তেতিয়া বহুত কথা নাজানিছিলে, তেওঁলোকে ঘৰত সোমাই থকাৰ কাৰণে বাহিৰৰ বাতৰিবিলাকো গম পোৱা নাছিলে। যেতিয়া আমি ওলাই আহিলোঁ, মহিলা সখী বাইদেউসকল ওলাই অহাৰ পৰা তেতিয়া মিটিং কৰি আমি সকলোকে সজাগতা কৰি দিলোঁ। তেওঁলোকে তেতিয়া সকলোৱে মানে সমস্যাবিলাক দূৰ কৰিব পাৰিছে আৰু ওলাই আহি পেলাই গোটেই কথাখিনি জানিও গৈছে যে মহিলা সবলীকৰণ কেনেকৈ কৰিব লাগিব।
হেনচোৱা অঞ্চলত
মানে যিখিনি প্ৰথমতে আত্মসহায়ক গোট আছিলে গোটেই মহিলাসকলক আমি মিটিং কৰি পেলাই তেওঁলোকে যে ধৰক বেংকত হেৰি ইঞ্চুৰেঞ্চ কৰিলে তেওঁলোকৰ ভৱিষ্যতে কেনেকুৱা কি হ'ব সেইবিলাক কৰা গৈছিলে, আৰু গোটৰ মাহিলীবিলাক কেনেকৈ থৈ পেলাই কেনেকৈ উন্নতি পথত আগুৱাই যাব পাৰিব, আৰু কিছুমানৰ ধৰক কাষ্ট চাৰ্টিফিকেট, বাৰ্থ চাৰ্টিফিকেট বহুতে বনোৱা নাছিল, সেইবিলাক কামো আমি কৰি দিছিলোঁ। তেনেকৈ মানে আগুৱাই গৈছিলে অলপ।
তেওঁলোকে এতিয়াও সেইখিনি সুন্দৰকৈ কাম কৰিছে, কিবা বাধা আহে নেকি স্বামীসকলৰ পৰা বা সামাজিকভাৱে কিছু
নাই? প্ৰথমতে তেওঁলোকে কিছুমান মানে গাঁৱৰ সমাজত সেইটো অলপ আছে, তথাপিও আজিকালি মানে কিছুমান হাঁহ কুকুৰা লৈ পেলাই এইবিলাক পোহাৰ কাৰণে বা গৰু ছাগলীৰ লগত হেৰি কৰিবলৈ তেওঁলোকে একো এতিয়া বাধা প্ৰদান নকৰে। প্ৰথমতে ক্ষেত্ৰত অলপ আছিলে সমাজৰ হেৰিয়ত, কিন্তু এতিয়া তেনেকুৱা নাইকিয়া। মহিলা সবলীকৰণৰ কাৰণে গোটেই মহিলাসকল যদি ওলাই আহে তেতিয়াহ'লে গাঁৱৰ মানে বহুতো দৰিদ্ৰ সীমাৰেখাৰ যিটো বুলি কোৱা হয় তেনেকুৱা হেৰিবিলাক নাইকিয়া হৈ যাব, আৰু চবেই মানে কিছুমান কাম জানিবৰ কাৰণে আগ্ৰহী হ'ব।
বোৱা কটাৰ ক্ষেত্ৰত আমি দেখোঁ এতিয়াও আমি দোকানৰ চাদৰ মেখেলা যাওঁ, কিন্তু এতিয়াও এৰিবলৈ বিচৰা নাই।
সেইটো হয়, মহিলাসকলে সেইটো ভালেই পায় বোৱা কটা কৰি পেলাই বা চাদৰ মেখেলা পিন্ধি পেলাই। তেওঁলোকে মানে তেতিয়া ধৰক ওলাই আহিলে গোটৰ জৰিয়তেও সেইখিনি কোনোবাই যদি বব কাটিব জানে ধৰক সুবিধা পইচাৰ পাতিৰ ক্ষেত্ৰত, তেতিয়া গোটৰ জৰিয়তে তেওঁলোকে পইচা লৈ পেলাই কাম কৰিব পাৰিব। আমি তেনেকুৱা সুবিধাবিলাকো দিওঁ, তেনেকুৱা মানে ধৰক এই লোন লৈ পেলাই বোৱা কটা কৰিব কমত বব পাৰি বা কেনেকৈ দিব পাৰি আমি গোটৰ জৰিয়তে কৰিছোঁ। মাজতে
তেনেকুৱা এনেকুৱা কথা আলোচনা হয় নেকি যে আজি আমি এনেকৈ মিটিং কৰিছোঁ যে আমি দোকানৰ লগত ফেৰ মাৰিব পৰাকৈ প্ৰতিযোগিতা কৰিব পৰাকৈ যাতে কাপোৰ উৎপাদন কৰিব পাৰোঁ?
তেনেকৈ মিটিঙত মানে সেইটো আলোচনা আমি কৰিছোঁ যে সবলীকৰণ কৰিবৰ কাৰণে মহিলাসকলে যদি গোট খাই পেলাই 10 হওক বা 20 হওক ওলাই আহি কোনোবা দোকানত তেওঁলোকে দিব পাৰে তেতিয়া তেওঁলোকো স্বাৱলম্বী হ'ল, লগতে গাঁওখনো উন্নতি হ'ল।
আজিৰ খণ্ডত আমি ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি আৰু কৃষি প্ৰগ্ৰামৰ বিষয়ে আপোনালোকক অৱগত কৰিলোঁ। এতিয়া আমাৰ সময় হৈছে আজিৰ খণ্ডৰ পৰা বিদায় লোৱা। অন্য এটি খণ্ডত আকৌ আপোনালোকক লগ পাম। আমাৰ পডকাষ্ট লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। নমস্কাৰ।